ويستعجلونك بالسيئة قبل الحسنة وقد خلت من قبلهم المثلات وإن ربك لذو مغفرة للناس على ظلمهم وإن ربك لشديد العقاب.
আৰু সিহঁতে মংগলৰ পূৰ্বেই অমংগল আনিবলৈ তোমাৰ ওচৰত খৰখেদা কৰে, অথচ সিহঁতৰ পূৰ্বে শাস্তিৰ অনুৰূপ বহু শিক্ষণীয় দৃষ্টান্ত পাৰ হৈছে। নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ অপৰাধৰ পিছতো সিহঁতৰ প্ৰতি ক্ষমাশীল। আৰু শুনা, নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি প্ৰদানতো অতি কঠোৰ।